এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মেৰাপানী সীমান্তৰ দুই নম্বৰ নেঘেৰী বিলত কাইলৈৰ পৰা উচ্ছেদ অভিযান, ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানলৈ নেচুৰ সমৰ্থন, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল অহা নৱেম্বৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, উত্তৰ পূৰ্বাঞ্চলত মুঠ 278 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ বাবে 41,676 কোটি টকা ব্যয় কৰা হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, আৰু চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈলৈ ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা। গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দুই নম্বৰ নেঘেৰী বিলত উচ্ছেদ চলাব। আৰক্ষী আৰু বন বিভাগৰ লোকে কালি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। প্ৰশাসনৰ তৰফৰ পৰা দুই নম্বৰ নেঘেৰী বিল অঞ্চল খালী কৰাৰ বাবে কালি অন্তিমবাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী দিয়া হয়। উল্লেখযোগ্য যে নেঘেৰী বিলত উচ্ছেদ হ'বলগীয়া 205 পৰিয়ালৰ ভিতৰত 74 পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰী বিলৰ 59 আৰু নাম্বৰ বনাঞ্চলত 15 পৰিয়াললৈ সাময়িকভাৱে সকাহ দিয়ে আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বৃদ্ধি কৰে। ইপিনে উত্তৰ পূব ছাত্ৰ সংগঠন অৰ্থাৎ নেছোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ দাবী জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানলৈ সমৰ্থন আগবঢ়াইছে। কালি গুৱাহাটীত অনুষ্ঠিত সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিচাৰি উলিয়াবলৈ নেছোৱে আটাইকেইখন ৰাজ্যৰ চৰকাৰৰ বিশেষ পৰ্যালোচনা সমিতি গঠন কৰিবলৈ দাবী জনাব। বৈঠকৰ পাছত হোৱা সংবাদমেলত নেছৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ লগতে উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ বনভূমিত উচ্ছেদ হ'ব লাগে বুলি উল্লেখ কৰি থলুৱা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহান
জনায়। There will be northeast-wide movement to put pressure on the state government, say central government. We won't allow northeast to be the second Bangladesh. We won't allow northeast to be the second Jammu and Kashmir. And for that, the central government and all state government must act effectively to evict all fundamentalist groups and illegal foreigners from Bangladesh, from the soil of northeast. Borders should be sealed. NRC should be throughout northeast. In Assam, it should be updated. There should be remedial measure. Re-examination should be there. Constitutional safeguard must be granted. To the indigenous people of Tripura and Assam and whole of Northeast, CA should be excluded from whole of Northeast. ILP should be there for whole of Northeast. To put pressure on the government, there will be Northeast-wide protest and it will be on 18th of August and it will be sit-in strike in all the state capitals of Northeastern region. To put pressure on the central government and state government. And NESO will continue this movement throughout Northeast till we get the result, till we get a permanent solution.
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল অহা নৱেম্বৰত মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ এটা প্ৰতিনিধি দলৰ সৈতে টাৰ্মিনেলটো পৰিদৰ্শন কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। বিমানবন্দৰৰ টাৰ্মিনেলটো উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ অসমীয়াৰ সংস্কৃতিৰ চানেকিৰে এই টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে। এই ভৱনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰাৰ লগতে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে সংযোগ ব্যৱস্থাও শক্তিশালী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটক ধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ জনাম।
ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ'ব। দিছপুৰত যোৱা 17 জুলাইত অনুষ্ঠিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন বৈঠকত ৰাজ্যৰ 100খন বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা এই ছটা ধৰ্মাৱলম্বী লোকসকলৰ গোচৰসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণসমূহৰ লগতে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে। এই জাননীত গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে ন্যায়াধীকৰণত ৰুজু হৈ থকা গোৰ্খা আৰু কোচ ৰাজবংশীসকলৰ বিৰুদ্ধে গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। চলিত বছৰৰ মাৰ্চ মাহলৈকে উত্তৰ পূৰ্বাঞ্চলত মুঠ 278 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ বাবে 41,676 কোটি টকা ব্যয় কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এটা লিখিত প্ৰত্যুত্তৰত এই কথা উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত ৰেল নেটৱৰ্কৰ লাইন ক্ষমতা বৃদ্ধিৰ বাবে মুঠ 777 কিলোমিটাৰ দৈৰ্ঘৰ 12টা ৰেল প্ৰকল্পত অনুমোদন জনোৱা হৈছে। অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত বগীবিল দলং, আগৰতলা চামৰুম নতুন ৰেল লাইন আৰু লামডিং হোজাই ৰেলপথ উল্লেখযোগ্য। বিগত 3টা বছৰত উত্তৰ পূৰ্বাঞ্চলত মুঠ 1,790 কিলোমিটাৰ দৈৰ্ঘৰ নতুন ৰেলপথে অনুমোদন লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি অসমলৈ অহা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাটকাৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ লোকসেৱা ভৱনত সাক্ষাৎ কৰে। তেওঁলোকে ৰাজ্যখনৰ মহিলাৰ কল্যাণ, সুৰক্ষা আৰু সবলীকৰণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰে। ইয়াৰ আগেয়ে অধ্যক্ষাগৰাকীৰ নেতৃত্বত আয়োগৰ এটা দলে কালি ৰাজ্যৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা কৰে। দলটোৱে কালি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো বুজ লয়। ইয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত দলটোৱে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলটোৱে এখন ডিজিটেলি সুৰক্ষিত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সচেতন সমাজ গঢ় দিয়াৰ বাবে মুকলি কৰা য়শোদা AI শীৰ্ষক পদক্ষেপৰ অধীনত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত এখন কৰ্মশালাৰো আয়োজন কৰে। তেওঁলোকে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বাল্যবিবাহ ৰোধ, চাইবাৰ অপৰাধকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে আয়োগৰ দলটোৱে মহানগৰীৰ বশিষ্ঠত কালিৰে পৰা দুদিনীয়াকৈ মহিলাসকলৰ বাবে এখন দক্ষতা বিকাশৰ কৰ্মশালাৰো আয়োজন কৰিছে। এই কৰ্মশালাত বিভিন্ন সংগঠন আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাত প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত মহিলাসকলে ল'বলগীয়া সাৱধানতা আৰু পাবলগীয়া সুবিধা সম্পৰ্কে আলোচনা কৰা হয়। এই কৰ্মশালাৰ আজি সামৰণি পৰিব। এই কৰ্মশালা সম্পৰ্কে আয়োগৰ অধ্যক্ষা শ্ৰীমতী ৰাহাটকাৰে এইদৰে কয়।
आज राष्ट्रीय महिला आयोग और उसी के साथ साथ असम स्टेट वुमेन कमीशन के माध्यम से यहाँ पर हमने एक कार्यक्रम रखा है जो कार्यक्रम 2 दिन चलेगा। हम रोज देखते हैं कि जलवायु परिवर्तन हो जाता है, कितनी बार बाढ़ आ जाती है, अनेक नेचुरल कैलामिटीज आ जाती है और इस नेचुरल कैलामिटीज की वजह से बुरी तरीके से सबसे ज्यादा प्रभावित तो महिलाएं और बच्चे हो जाते हैं। तो इसीलिए इस कैलामिटीज से बचने के लिए हमें कुछ व्यवस्थाओं को खड़ा करना होता है। अगर हम थोड़ा सा कुछ केयर कर सकते हैं, थोड़ा सा ठीक से चीजों को अगर पता होता है तो महिलाएं इससे जो हानि होती है, जो तकलीफ होती है, उससे खुद को बचा सकते हैं। इसके लिए हमने ये यहाँ पे आज ट्रेनिंग आयोजित किया है।
উত্তৰ পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীত অনুষ্ঠিত হয়। কৰ্মবাহিনীৰ সদস্য উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী অধ্যাপক লাল নীলা ৱামায়েও এই বৈঠকত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। তদুপৰি ছিকিমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী ছেৰিং থেণ্ডুক ভুটিয়ায়ো ভাৰ্চুৱেলি বৈঠকত অংশ লয়। বৈঠকত উত্তৰ পূবৰ ৰেল, স্থল, জল আৰু বিমান পৰিবহণ খণ্ডত সূচনা হোৱা ব্যাপক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহেও গুৰুত্ব লাভ কৰে। অসমৰ যুৱ চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈলৈ তেওঁৰ নষ্টালজিক ডেষ্ট্ৰাকচন শীৰ্ষক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা আগবঢ়োৱা হৈছে। কালি ললিত কলা একাডেমীয়ে নতুন দিল্লীত আয়োজন কৰা 71 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পদ্মবিভূষণ সন্মানেৰে সন্মানিত স্বনামধন্য শিল্পী ৰাম ভি সুতৰে এই বঁটা প্ৰদান কৰে। কেনভাছত এক্ৰেলিক মাধ্যমত অংকন কৰা এই ছবিখন দেশৰ 20খন নিৰ্বাচিত শিল্পকৰ্মৰ অন্যতম শ্ৰেষ্ঠ শিল্পকৰ্মৰূপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় ললিত কলা একাডেমীয়ে প্ৰতি বছৰে আগবঢ়োৱা শিল্পকলাৰ এই অন্যতম শ্ৰেষ্ঠ সন্মান লাভ কৰা শ্ৰীগগৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ চৰকাৰী চাৰুক আৰু কলা মহাবিদ্যালয়ৰ চিত্ৰকলা বিভাগৰ অধ্যাপক। শিৱসাগৰ জিলাৰ গেলেকীত জন্মগ্ৰহণ কৰা গগৈৰ এই সফলতাৰ বাবে ললিত কলা শিল্পী সমিতি অসমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক আজি সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা আগবঢ়োৱা হ'ব। সন্ত কবিৰ বঁটাত 3,50,000 টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত 2,00,000 টকাকৈ প্ৰদান কৰা হ'ব। নতুন দিল্লীত হ'বলগীয়া একাদশ হস্ততাঁত দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব। দেশৰ প্ৰায় 650গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াই এই সমাৰোহত অংশ ল'ব। বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং, বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামীৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতীয় প্ৰচাৰণ সেৱাৰ 90 বছৰ উপলক্ষে কাইলৈ আকাশবাণী গুৱাহাটীৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9:30 বজাৰ পৰা আকাশবাণীৰ 90 বছৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। কাইলৈ দিনৰ 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা পৰিঘটনাক সামৰি আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মাধ্যম হ'ব অসমীয়া। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা 6টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদত উত্থাপন কৰা 2খন সামুদ্ৰিক বিধেয়ক একেদিনাই গৃহীত হোৱাৰ বাতৰিটো আৰু নিযুত মইনা আঁচনিৰ শুভাৰম্ভণিৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰা বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে শুল্ক যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনত অনুষ্ঠিত এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা 31 আগষ্টত বেইজিঙলৈ যাত্ৰা কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে পুনৰ 25% অতিৰিক্ত শুল্ক আৰোপ কৰা বাতৰিটো দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন মুখপাত্ৰ আৰতী সাথেক বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিগত 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
চীনৰ চেংডুত আজিৰে পৰা 17 আগষ্টলৈ হ'বলগীয়া বিশ্ব গেমছ 2025ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ 18জনীয়া দলটো সাজু হৈছে। 1981 চনৰ পৰা প্ৰতি 4 বছৰৰ মূৰত অনুষ্ঠিত বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভুক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত 34বিধ খেলৰ 60টা ইভেণ্টত 253টা পদকৰ বাবে প্ৰতিযোগিতা হ'ব। ভাৰতে 1981 চনৰ উদ্বোধনী সংস্কৰণৰ পৰাই বিশ্ব গেমছত অংশগ্ৰহণ কৰি বৰ্তমানলৈকে মুঠ 5টা পদক লাভ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। মেৰাপানী সীমান্তৰ 2 নম্বৰ নেহেৰী বিলত কাইলৈৰ পৰা উচ্ছেদ অভিযান, ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানলৈ নেচুৰ সমৰ্থন, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল অহা 9 নৱেম্বৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা 6টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, উত্তৰ পূৰ্বাঞ্চলত মুঠ 278 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ বাবে 41,676 কোটি টকা ব্যয় কৰা হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, আৰু চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈলৈ ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
Thank you.